ورسولا إلى بني إسرائيل أني قد جئتكم بآية من ربكم أني أخلق لكم من الطين كهيئة الطير فأنفخ فيه فيكون طيرا بإذن الله وأبرئ الأكمه والأبرص وأحيي الموتى بإذن الله وأنبئكم بما تأكلون وما تدخرون في بيوتكم إن في ذلك لآية لكم إن كنتم مؤمنين
আর তেওঁক বনি ইছৰাইলৰ বাবে ৰাসুল হিচাপে প্ৰেৰণ কৰিব। তেওঁ ক'ব, নিশ্চয় মই তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰলৈ নিদৰ্শন লৈ আহিছোঁ যে নিশ্চয় মই তোমালোকৰ বাবে বোকা মাটিৰ দ্বাৰা এটা চৰাই সদৃশ আকৃতি গঠন কৰিম, তাৰপিছত তাত মই ফু দিম, ফলত আল্লাহৰ আদেশত সেইটো চৰাই হৈ যাব। লগতে মই আল্লাহৰ আদেশত জন্মান্ধ আৰু কুষ্ঠব্যাধিগ্ৰস্ত লোকক নিৰাময় কৰিম আৰু মৃত ব্যক্তিক জীৱিত কৰি দেখুৱাম। তোমালোকে নিজৰ ঘৰত যি খোৱা আৰু যি সঞ্চয় কৰা সেয়াও মই তোমালোকক জনাই দিম। নিশ্চয় ইয়াত তোমালোকৰ বাবে নিদৰ্শন আছে যদি তোমালোকে মুমিন হোৱা।